এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা 67গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ লগে লগে এইবাৰৰ নিৰ্বাচনত মুঠ 722গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হোৱাটো নিশ্চিত হয়। ইয়াৰ পূৰ্বে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 799গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছিল। ইপিনে বিধি বলবৎকাৰী সংস্থাসমূহে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান তীব্ৰতৰ কৰি তুলিছে। এই সংস্থাসমূহে 15-26 মাৰ্চলৈ চলোৱা অভিযানত নগদ ধন, সুৰা, মাদক দ্ৰব্য আৰু মূল্যৱান ধাতুসহ 37 কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰী জব্দ কৰিছে। দেশৰ পেট্ৰলিয়াম আৰু ৰন্ধন গেছ যোগান সম্পূৰ্ণৰূপে নিৰাপদ আৰু নিয়ন্ত্ৰণত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পুনৰ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে সদৰি কৰা মতে সকলো খুচুৰা বিপণীত পৰ্যাপ্ত পৰিমাণে ইন্ধন মজুত আছে আৰু দেশৰ কোনো ঠাইত পেট্ৰল, ডিজেল বা ৰন্ধন গেছৰ নাটনি হোৱা নাই। মন্ত্ৰালয়ে লগতে অযথা ট্ৰাক সৃষ্টিৰ উদ্দেশ্য প্ৰণোদিতভাৱে বিয়পোৱা উৰা বাতৰিত পতিয়ন নাযাবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে। দেশৰ প্ৰতিটো শোধনাগাৰে 100% সামৰ্থৰে কাম কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে দেশৰ মুঠ মজুতকৰণ সামৰ্থ 74 দিনৰ আৰু সম্প্ৰতি প্ৰায় 60 দিনৰ বাবে ইন্ধন মজুত থকা বুলি জানিবলৈ দিছে। দেশৰ কোনো ঠাইতে ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ঘৰুৱা শোধনাগাৰৰ উৎপাদন 40% বৃদ্ধি কৰা হৈছে আৰু দৈনিক 60,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰা হৈছে। এই পৰিমাণ দেশৰ আৱশ্যকতাৰ 60%ৰো অধিক। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সৰ্থেবাৰী, বজালী আৰু মঙলদৈত প্ৰচাৰ অভিযানত অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে কালি যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। ডিব্ৰুগড়ৰ খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কালি প্ৰচাৰ চলায়। ধেমাজিত কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোণোৱালে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে এটা ৰোড শ্বত অংশ লয়। বিজেপি, এজিপি আৰু কংগ্ৰেছে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নাম তালিকাসহ প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। কাইলৈ আৰু পৰহিলৈ গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও কেইবাগৰাকী তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ ৱাঘেলকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। আম আদমী পাৰ্টীয়েও কালি তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। আপৰ নেতা অৰবিন্দ কেজৰিৱাল, মনীষ সিসোদিয়া, ভগৱন্ত সিং মান, আতিশিকে ধৰি 40গৰাকী তাৰকা প্ৰচাৰকে দলটোৰ হৈ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগতে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিয়োগ কৰা নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ খোৱাং ডিব্ৰুগড় আৰু চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ব্যয় পৰ্যবেক্ষক আদৰ্শ তিৱাৰীয়ে কালি সমষ্টিটো পৰিদৰ্শন কৰে। তেওঁ দলৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে নিৰ্বাচনী কাম কাজসমূহৰ বুজ লয়। নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাকৈ সম্পন্ন কৰাৰ স্বাৰ্থত তেওঁ সকলোকে নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ উৎসাহিত কৰে। মাজুলী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষকে কালি জিলাখনৰ বিভিন্ন ভোটকেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ উপৰি নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰে। সমগ্ৰ নিৰ্বাচনৰ বাবে নিয়োজিত বিশেষ পৰ্যবেক্ষক মনজিৎ সিঙে কালি শিৱসাগৰ জিলাত নিৰ্বাচন সংক্ৰান্তীয় এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। শ্ৰীসিঙে বৈঠকত শিৱসাগৰ আৰু চৰাইদেউ জিলাত বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা সামগ্ৰিক প্ৰস্তুতিমূলক ব্যৱস্থাৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। এই বৈঠকত শিৱসাগৰ জিলাৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক এন টি এল ৰেড্ডী, ব্যয় পৰ্যবেক্ষক বি ব্ৰহ্মবিদ্যা, আৰক্ষী পৰ্যবেক্ষক প্ৰশান্ত বৰ্মা, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আয়ুক্ত মৃদুল যাদৱ আৰু নেহা যাদৱকে ধৰি ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থাকে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।